প্ৰথম চামুৱেল পাঁচ অধ্যায়। নিয়ম চন্দুক ফিলিষ্টিয়াসকলৰ দেশত থকা। ফিলিষ্টিয়াসকলে ঈশ্বৰৰ নিয়ম চন্দুক আটক কৰি এবেনেজৰৰ পৰা অছডুদলৈ নিলে। তাৰ পাছত ফিলিষ্টিয়াসকলে ঈশ্বৰৰ নিয়ম চন্দুক দাগোনৰ মন্দিৰলৈ নিলে আৰু দাগোনৰ মূৰ্তিৰ কাষত ৰাখিলে। পাছদিনা অছডুদৰ লোকসকলে ৰাতিপুৱাতে উঠি দেখিলে যে জিহুৱাৰ নিয়ম চন্দুকৰ আগত দাগোনৰ মূৰ্তিটো তললৈ মুখ কৰি মাটিত পৰি আছে। সেয়ে তেওঁলোকে দাগোনৰ মূৰ্তিক তুলি পুনৰ নিজ ঠাইত ৰাখিলে। তাৰ পাছদিনাও তেওঁলোকে পুৱাতে উঠি দেখিলে যে জিহুৱাৰ নিয়ম চন্দুকৰ সন্মুখত দাগোন মাটিত উবুৰি হৈ পৰি আছে আৰু দাগোনৰ মূৰটো আৰু হাত দুখন কটা হৈ দুৱাৰ দলিত পৰি আছে। কেৱল তাৰ গা দুখৰ মাথোন অৱশিষ্ট থাকিল। সেইকাৰণে দাগোনৰ পুৰোহিত আদি কৰি যিমান লোক দাগোনৰ মন্দিৰত সোমায় তেওঁলোকৰ মাজৰ কোনেও অছডুদত থকা দাগোনৰ দুৱাৰ দলিত আজি পৰ্যন্ত ভৰি নিদিয়ে। অছডুদীয়া লোকসকলৰ ওপৰত জিহুৱাৰ হাত ভাৰযুক্ত আছিল আৰু তেওঁলোকক ধ্বংস কৰিলে আৰু অছডুদৰ সীমালৈকে অনেক লোকক বিফুঁহুৱাৰে আঘাত কৰিলে। অছডুদীয়াসকলে তাকে দেখি ক'লে, ইজৰাইলৰ ঈশ্বৰ নিয়ম চন্দুক আমাৰ ওচৰত থাকিব নোৱাৰে, কিয়নো আমাৰ ওপৰত আৰু আমাৰ দেৱতা দাগোনৰো ওপৰত তেওঁ হাত ক্লেশদায়ক হৈছে। এই হেতুকে তেওঁলোকে মানুহ পঠাই ফিলিষ্টিয়াসকলৰ সকলো অধিপতিক নিজৰ ওচৰলৈ মাতি ক'লে, ইজৰাইলৰ ঈশ্বৰৰ নিয়ম চন্দুকৰ বিষয়ে আমি কি কৰিম? তেওঁলোকে ক'লে, ইজৰাইলৰ ঈশ্বৰৰ নিয়ম চন্দুক গাতলৈ নিয়া হওক। তেতিয়া তেওঁলোকে ইজৰাইলৰ ঈশ্বৰৰ নিয়ম চন্দুক সেই ঠাইলৈ লৈ গ'ল। কিন্তু এইদৰে লৈ যোৱাৰ পাছত জিহুৱাৰ হাত নগৰখনৰ বিৰুদ্ধে অতিশয় ত্ৰাসযুক্ত হ'ল। তেওঁ নগৰখনৰ বৰকী সৰু সকলোকে আঘাত কৰাত তেওঁলোকৰ গাত বিফুঁহুৰা ওলাল। সেয়ে তেওঁলোকে জিহুৱাৰ চন্দুক ইকোণলৈ পঠালে। কিন্তু জিহুৱাৰ চন্দুক ইকোণলৈ অহাৰ পাছত ইকোণীয়াসকলে চিঞৰি ক'লে, আমাৰ মানুহবোৰক বধ কৰিবৰ বাবে তেওঁলোকে আমাৰ ওচৰলৈ ইজৰাইলৰ ঈশ্বৰৰ নিয়ম চন্দুক আনিলে। তাকে দেখি তেওঁলোকে মানুহ পঠাই ফিলিষ্টিয়াসকলৰ সকলো অধিপতিক গোট খুৱাই ক'লে, আমাৰ লোকসকলক যেন বধ নকৰে তাৰ বাবে ইজৰাইলৰ ঈশ্বৰৰ নিয়ম চন্দুক ইয়াৰ পৰা পঠাই দিয়ক, নিজৰ ঠাইলৈ ইয়াক ঘূৰাই পঠাওক, কিয়নো নগৰৰ সকলোফালে মহামাৰী ভয়ত লোকসকল ব্যাকুল হৈছিল, কাৰণ ঈশ্বৰৰ শাস্তি দিয়া হাত তেওঁলোকৰ বিৰুদ্ধে উঠিছিল। যি লোকসকলৰ মৃত্যু হোৱা নাছিল তেওঁলোক বিফুঁহুৰাৰে পীড়িত হৈছিল, যাৰ ফলত নগৰৰ লোকসকলৰ আৰ্তনাদ আকাশলৈকে উঠিল।